নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত সাঁতোৰাৰ সময়ত আজি দুপৰীয়া জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে। তেওঁক ততালিকে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়া হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ চলোৱা সকলো প্ৰচেষ্টা ব্যৰ্থ হয় আৰু ভাৰতীয় সময় অনুসৰি দিনৰ 2:45 চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। তিনি দশকৰো অধিক কাল অসমীয়া সংগীত জগতত এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াই নহয় বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি কেৱল 53 বয়সতে মৃত্যুক খাবটি লোৱা জুবিন গাৰ্গৰ দেহাৱসানত ৰাজ্য আৰু দেশ শোকস্তব্ধ হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে কথা বতৰা হৈছে বুলি জনাইছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, সাংসদ গৌৰৱ গগৈ, বলিউডৰ বিশিষ্ট গায়ক, সংগীত পৰিচালক প্ৰীতম, জুবিন নটিয়ালকে ধৰি অজস্ৰ গুণমুগ্ধই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি আজি সন্ধিয়া সমগ্ৰ ৰাজ্যতে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিব। বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
জুবিন গাৰ্গ নাই এই কথাটো বিশ্বাস কৰিবলৈ প্ৰথমতে মই টান পাইছিলো, কাৰণ জুবিন গাৰ্গ এনেকুৱা মানুহ নহয় যে তেওঁ এনেকুৱা এটা যন্ত্ৰণাকাতৰ জীৱনৰ সৈতে তেওঁ জীৱন এৰিব। মই ভাব আছিলে যে হয়তো মাজে মাজে যে যিবোৰ উৎপতীয়া কাম কৰে তেনেকুৱা কিবা কৰিবলৈ গৈ পেলাই এই ডেকা ল'ৰাটোৰ এনেকুৱা এটা অৱস্থা হ'ল। যেতিয়া কথাষাৰ শুনিছিলোঁ মই বিশ্বাস কৰিব পৰা নাছিলোঁ, কিন্তু যেতিয়া সত্য আহি চকুৰ আগত ধৰা দিলেহি তেতিয়া আৰু তাক নাই নৈ কৰাৰ কোনো প্ৰশ্নই নুঠে। মই সেইবাবে জুবিন গাৰ্গৰ স্মৃতিত মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু মই আশা কৰিছোঁ আমাৰ এইগৰাকী শিল্পীৰ যিখিনি সৰ্বপ্ৰকাৰ ভাল গীত মাত পৰধ্বনি যিবোৰ আছে সেইবোৰ যেন আকৌ জাগি উঠক আৰু মানুহে জুবিন গাৰ্গক জীয়াই ৰাখক।
হোজাই জিলা বাৰ্তাজীৱী সংঘই শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 18 নৱেম্বৰত মেঘালয়ৰ টুৰাত। 1992 অনামিকা এলবামেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বঙালী ছবি সুধু তুমিৰ বাবে 2005 তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। 2007 হিন্দী ছবি গেংষ্টাৰৰ ইয়া আলী শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী খাচী ছবি ইকোজ অৱ ছাইলেঞ্চ ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 জুবিন গাৰ্গলৈ ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়। সংগীতৰ মহান পূজাৰীগৰাকীৰ মৃত্যুত আমি শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে আজি সমষ্টিটোৰ প্ৰায় 120 দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত প্ৰায় 9 লাখ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি বিধায়কগৰাকীয়ে এই ধনৰাশিৰে লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কিঞ্চিত হলেও আৰ্থিক আৰু মানসিক সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। চেক বিতৰণ অনুষ্ঠানত বহুকেইগৰাকী স্থানীয় সমাজসেৱক উপস্থিত থাকে। সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন ন্যাসৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাচক্ৰখনত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই মানুহৰ চিন্তা কল্পনা প্ৰসূতৰ পৰা উত্তৰ আধুনিকতাৰ দিশে শীৰ্ষক এটা বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটো শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মহাদেৱ পাঠকে উদ্বোধন কৰে। সেৱা পৰ্ব উপলক্ষে আজি ৰাজ্যৰ 20,000 বিদ্যালয়ত গছপুলি ৰোপণ কৰা হয়। প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানত 75 গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলকে ধৰি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45